আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত আজি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই অনুসৰি হাতী মানুহৰ সংঘাত হোৱা 8খন জিলা ক্ৰমে গোৱালপাৰা, ওদালগুৰি, নগাঁও, বাক্সা, শোণিতপুৰ, গোলাঘাট, যোৰহাট আৰু বিশ্বনাথত গজমিত্ৰ আঁচনি ৰূপায়ণৰ প্ৰস্তাৱত অনুমোদন জনোৱা হৈছে। এই আঁচনিৰ অধীনত প্ৰভাৱিত গাঁওসমূহত সম্প্ৰদায় ভিত্তিত স্বেচ্ছাসেৱী নিৰীক্ষণ আৰু দ্ৰুত সঁহাৰি দল গঠনৰ প্ৰস্তাৱ দিয়া হৈছে। মন্ত্ৰীসভাই 1 অক্টোবৰৰ পৰা প্ৰযোজ্য হোৱাকৈ গাঁও প্ৰধানসকলৰ দৰমহা বৰ্তমানৰ 9,000 টকাৰ পৰা 14,000 টকালৈ বৃদ্ধি কৰিছে। বনাঞ্চলৰ গাঁওসমূহৰ গাঁও প্ৰধানসকলে এই বৰ্ধিত দৰমহা লাভ কৰিব। 2025-26 বৰ্ষৰ বাজেটত কৰা ঘোষণা অনুযায়ী এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। মন্ত্ৰীসভাই ৰাজ্যৰ বিভিন্ন হাতত বাস কৰা যোগ্য উদাসীন ভকতসকলক মাহিলী বৃত্তি হিচাপে 1,500 টকাৰ বৃত্তীয় সাহায্য আগবঢ়াবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। একেদৰে অংগনৱাড়ী কৰ্মী আৰু সহায়িকাসকলৰ পাৰিতোষিক ক্ৰমে 8,000 আৰু 4,000 টকালৈ বৃদ্ধিত অনুমোদন দিয়া হৈছে। মন্ত্ৰীসভাই 1 নৱেম্বৰৰ পৰা 2026 বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া শিক্ষাৰ্থীসকলক প্ৰতিমাহে 300 টকাকৈ প্ৰদানৰ উদ্দেশ্যে প্ৰেৰণা আঁচনি ৰূপায়ণতো অনুমোদন জনাইছে। ৰাজ্য চৰকাৰে চাহ বাগিচা অঞ্চলৰ শিক্ষাৰ্থীসকলৰ সামগ্ৰিক উন্নয়নৰ বাবে অহা বছৰ জানুৱাৰীত আৰু 80খন চাহ বাগিচা আদৰ্শ বিদ্যালয় মুকলি কৰিব। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আজি চাহ বাগিচা আদৰ্শ বিদ্যালয় আৰু আদৰ্শ বিদ্যালয়ৰ প্ৰধান শিক্ষকসকলৰ সৈতে মত বিনিময় কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এই বিষয়ে ঘোষণা কৰে। তেওঁ কয় যে ভৱিষ্যতে এনে আদৰ্শ বিদ্যালয়ৰ সংখ্যা বৃদ্ধি কৰা হ'ব। অন্য সম্প্ৰদায়ৰ শিক্ষাৰ্থীসকলক চাহ বাগিচা আদৰ্শ বিদ্যালয়ত নামভৰ্তিৰ বাবে উৎসাহিত কৰা উচিত বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। তেওঁ কয় যে এনে কাৰ্য বিভিন্ন সম্প্ৰদায়ৰ শিক্ষাৰ্থীসকলৰ মাজত সদ্ভাৱ গঢ়ি তোলাত সহায় কৰিব। 2 এগৰাকী শিক্ষাৰ্থী আধাতে বিদ্যালয় এৰাৰ ঘটনাৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্য চৰকাৰে 9ম আৰু 10ম শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ বাবে মধ্যাহ্ন ভোজন প্ৰৱৰ্তন কৰাৰ কথা বিবেচনা কৰি আছে। অনুষ্ঠানত ডঃ শৰ্মাই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ 57খন আদৰ্শ বিদ্যালয়ৰ কাম কাজৰো বুজ লয়। তেওঁ কয় যে চৰকাৰে BED শিক্ষাৰ্থীসকলৰ বাবে চাহ বাগিচা আদৰ্শ বিদ্যালয়ত এবছৰীয়া বাধ্যতামূলক প্ৰশিক্ষণৰ ব্যৱস্থাক আনুষ্ঠানিক ৰূপ প্ৰদানৰ বাবে পদক্ষেপ ল'ব। তেওঁ লগতে চৰকাৰে সীমাৰ দেৱাল নথকা বিদ্যালয়সমূহত এনে দেৱাল নিৰ্মাণ কৰিব বুলি ঘোষণা কৰে। চৰকাৰে শিক্ষাৰ্থীসকলৰ উপস্থিতি নিশ্চিত কৰাৰ উদ্দেশ্যে 6ষ্ঠ শ্ৰেণীৰ পৰা ঊৰ্ধৰ শিক্ষাৰ্থীসকলক বাইচাইকেল প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। বৈঠকত শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগু আৰু চাহ জনগোষ্ঠী আৰু আদিবাসী কল্যাণ বিভাগৰ মন্ত্ৰী ৰূপেশ গোৱালা উপস্থিত থাকে। প্ৰকৃত উন্নয়নে আন্তঃগাঁথনিগত প্ৰগতিকে নহয় বৰং ঐতিহ্যৰ সংৰক্ষণ আৰু প্ৰসাৰকো সূচাই বুলি ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই প্ৰকাশ কৰিছে। কাৰ্বি আংলং জিলা ভ্ৰমণকালত আজি পদ্মশ্ৰী সন্মান প্ৰাপক আগশাৰীৰ খেলুৱৈ, সমাজকৰ্মী আৰু স্বাধীনতা সংগ্ৰামীসকলৰ সৈতে হোৱা মত বিনিময়ত ৰাজ্যপালগৰাকীয়ে এইদৰে মন্তব্য কৰে। তেওঁ কয় যে উন্নয়নৰ সৈতে পৰম্পৰা, ভাষা আৰু সংস্কৃতি বৰ্তাই ৰাখিলেহে প্ৰকৃত আৰু অৰ্থবহ প্ৰগতি সম্ভৱপৰ হৈ উঠে। পাছত ৰাজ্যপালগৰাকীয়ে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডঃ তুলিৰাম ৰহং, কাৰ্যবাহী সদস্য আৰু পৰিষদৰ মুখ্য অংশীদাৰসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত ৰাজ্যপালগৰাকীয়ে তেওঁলোকক অঞ্চলটোৰ জনসাধাৰণৰ কল্যাণৰ বাবে নিষ্ঠাৰে কাম কৰিবলৈ আহ্বান জনায়। ন ন প্ৰত্যাহ্বান দূৰ কৰাৰ বাবে সমূহীয়া প্ৰচেষ্টাত গুৰুত্ব আৰোপৰ আৱশ্যকতাৰ বিষয়ে উল্লেখ কৰি শ্ৰীআচাৰ্যই কয় যে সকলোৱে অসমক দেশৰ শ্ৰেষ্ঠ ৰাজ্যসমূহৰ অন্যতম ৰূপে গঢ়ি তোলাত গুৰুত্ব আৰোপ কৰা উচিত। ৰাজ্যপালগৰাকীয়ে আন এখন বৈঠকত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধীনৰ এলেকাসমূহত ৰূপায়িত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন উদ্যমৰ স্থিতিৰ বুজ লয়। কেন্দ্ৰীয় চৰকাৰে বান আৰু ভূমিস্খলন প্ৰভাৱিত অসম, মেঘালয়, মণিপুৰ, মিজোৰাম, কেৰালা আৰু উত্তৰাখণ্ডৰ বাবে 1,066 কোটিৰো অধিক টকা মোকলাই দিয়াৰ প্ৰস্তাৱত অনুমোদন জনাইছে। গৃহমন্ত্ৰালয়ে প্ৰকাশ কৰা মতে অসমৰ বাবে 375 কোটি, মণিপুৰৰ বাবে 29 কোটি, মেঘালয়ৰ বাবে 30 কোটি, মিজোৰামৰ বাবে 22 কোটি, কেৰালাৰ বাবে 153 কোটি আৰু উত্তৰাখণ্ডৰ বাবে 455 কোটিৰো অধিক টকাত অনুমোদন জনোৱা হৈছে। এই ৰাজ্যকেইখন দক্ষিণ পশ্চিম মৌচুমী বতাহৰ প্ৰভাৱত হোৱা ধাৰাষাৰ বৰষুণ, বান আৰু ভূমিস্খলনত বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে। ছিডলি আইডিয়া ক্লাবে চিৰাং জিলা ক্ৰীড়াসন্থাৰ উদ্যোগত কাজলগাঁওস্থিত হালজোৰা খেলপথাৰত অনুষ্ঠিত চাৰান্থাই নাৰ্জাৰী এ ডিভিজন ফুটবল লীগৰ খিতাপ অৰ্জন কৰিছে। ছিডলি আইডিয়া ক্লাবে আজি ফাইনেলত শান্তিপুৰ ৰংজালি ক্লাবক টাইব্ৰেকাৰৰ সহায়ত 3-2 গ'লত পৰাস্ত কৰে। নিৰ্ধাৰিত সময়ত খেলখন গ'লশূন্যভাৱে সমাপ্ত হোৱাত টাইব্ৰেকাৰৰ সহায় ল'বলগীয়া হয়। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন কাইলৈ পুৱা 7:05 বজাত।